মই এটা প্ৰশ্ন সুধিবলৈ ইচ্ছা কৰোঁ, খ্ৰীষ্টিয়ান মানেনো কি? এই প্ৰশ্নটোৰ বহুত উত্তৰ ইতিমধ্যে আপুনি পাইছেই, কিন্তু প্ৰকৃতপক্ষে ইয়াৰ এটাই উত্তৰ আছে। উত্তৰটো সহজ আৰু সেইটো ঈশ্বৰৰ বাক্যৰ পৰা পোৱা যায়। যীশুখ্ৰীষ্টই একমাত্ৰ ঈশ্বৰৰ পুত্ৰ বুলি বিশ্বাস কৰা ব্যক্তিজনেই হৈছে খ্ৰীষ্টিয়ান। সকলো মানুহৰ পাপৰ কাৰণে মৃত্যুবৰণ কৰিবলৈ ঈশ্বৰে যে যীশুক এই জগতলৈ পঠালে তাক তেওঁ বিশ্বাস কৰে। তেওঁৰ পাপৰ কাৰণে যে খ্ৰীষ্ট মৰি পুনৰ জি উঠিল তাক তেওঁ বিশ্বাস কৰে। খ্ৰীষ্ট যে তেওঁৰ অন্তৰত বাস কৰে তাকো তেওঁ বিশ্বাস কৰে। আপুনি ভাবিব পাৰে যে আপুনি খ্ৰীষ্টিয়ান, আপুনি ঈশ্বৰৰ আজ্ঞা পালন কৰিবলৈ হয়তো আপ্ৰাণ চেষ্টা কৰি আছে, বহুতবাৰ ভালকৈ কৰিবলৈ আপুনি চেষ্টা কৰি আহিছে, কিন্তু দেখিছে আচলতে আপুনি পৰা নাই। প্ৰাৰ্থনা কৰি ঈশ্বৰৰ বাক্য পাঠ কৰি আপুনি একো আনন্দ উপভোগ কৰিব পৰা নাই, যীশুৰ বিষয়ে আনৰ আগত ক'ব পৰা নাই, আপোনাৰ অন্তৰত আনন্দৰ একো গীত বাজি উঠা নাই। আপোনাৰ জীৱনত যীশুক কিয় আনে নেদেখে? বাইবেলে কৈছে যে কাৰণ আপুনি এতিয়াও আপোনাৰ হৃদয়ত পাপ পোষণ কৰি ৰাখিছে। পাপহে আপোনাৰ জীৱনত গৰাকী, খ্ৰীষ্ট নহয়। আপোনাৰ পাপ এটা বা অধিকো হ'ব পাৰে। খ্ৰীষ্টক আপুনি আপোনাৰ জীৱনত সকলো সময়তে বিশ্বাস নকৰাটোও আপোনাৰ পাপ। আপোনাৰ বাবে এটা শুভ বাতৰি আছে, আপুনি যদি এজন প্ৰকৃত খ্ৰীষ্টিয়ান তেন্তে যীশু আপোনাৰ জীৱনত বাস কৰা উচিত। অৱশ্যে সঁচা যে তেওঁ স্বৰ্গত আছে, কিন্তু আপোনাৰ শৰীৰো যীশুখ্ৰীষ্টৰ মন্দিৰ। আপুনি জানে যে মৃত্যুৰ পাছত যীশু পুনৰ জি উঠিল, তাৰ মানে হৈছে যে তেওঁ মৃত্যু, পাপ আৰু চয়তানৰ ওপৰত জয়লাভ কৰিলে। এই মহান জয়ৰ কাৰণেই আমাৰ মন পাপৰ পৰা মুক্ত হ'ব পাৰে আৰু সকলো প্ৰলোভনৰ পৰাও আমি মুক্তি পাব পাৰোঁ। প্ৰভুৰ শক্তি আমাৰ জীৱনত থকাত আমি আমাৰ স্বাৰ্থপৰতাৰ জীৱন ধাৰণ কৰিবৰ প্ৰয়োজন নহয়। তেওঁ আমাৰ অন্তৰত হিংসা, ঘৃণাৰ ঠাইত পাৰস্পৰিক প্ৰেম, তিক্ততাৰ ঠাইত ধৈৰ্য, দুখ বেজাৰৰ ঠাইত আনন্দ, ভয়ৰ ঠাইত শান্তি, অবাধ্যতাৰ সলনি ঈশ্বৰৰ বাক্যৰ প্ৰতি বাধ্যতা দান কৰিবলৈ ইচ্ছা কৰে। প্ৰকৃততে আমি তেওঁত বিশ্বাস কৰাৰ বাবে তেওঁ আমাৰ সকলো অভাৱ পূৰ কৰিব পাৰে। তেওঁ ঈশ্বৰ, তেওঁৱেই আমাৰ জীৱন। আমি নিজেই নিজক ভাল কৰিব নোৱাৰোঁ, আমাৰ নিজৰ শক্তিৰে আমি ঈশ্বৰৰ আজ্ঞা পালন কৰিব নোৱাৰোঁ। তেওঁ আমাক ত্ৰাণ কৰিব পাৰে বুলি আমি যেনেকৈ বিশ্বাস কৰোঁ, তেনেকৈয়ে তেওঁ আমাক বাস কৰিব পাৰে বুলিও আমি বিশ্বাস কৰোঁ। তেওঁ ক্ৰুচত মৃত্যুবৰণ কৰাৰ সময়তেই তেওঁ বিশ্বাস কৰা সকলৰ সকলো মানসিক ইচ্ছা আৰু মানসিক উদ্দেশ্যৰ মৃত্যু হয়। বাইবেলে কৈছে যে আমি খ্ৰীষ্টৰ সৈতে পুনৰুত্থিত হ'লোঁ। আমি যেতিয়াই পাপ কৰোঁ, তেতিয়াই যদি যীশুৰ গুৰিত পাপ মোচনৰ কাৰণে প্ৰাৰ্থনা কৰোঁ, তেওঁৰ বাক্যত কৈছে যে আমি যদি আমাৰ পাপ স্বীকাৰ কৰোঁ তেওঁ আমাক ক্ষমা কৰিব আৰু তেওঁতে যে আমাক শীঘ্ৰে সুচি কৰিব। তেওঁতে যে আমাৰ জয় আছে তাৰ বাবে আমি তেওঁক ধন্যবাদ দি তেওঁৰ পবিত্ৰ নামৰ প্ৰশংসা কৰোঁ। হওক, আপুনি যদি তেওঁ বিশ্বাস কৰে তেন্তে পাপ প্ৰতিৰোধ কৰিবলৈ তেওঁ আপোনাক আৰু আমাক শক্তিদান কৰিব। আমাৰ জীৱনৰ জয় হ'বলৈ আহক আমি সদায় বিশ্বাস কৰি তেওঁৰ নামত চলোঁ হওক।